তো আজি আমি পাচনিৰ কৰ্মত অলপ পঢ়িম চাৰি অধ্যায়। চাৰি অধ্যায় আৰু 12 পদ মই পঢ়ি অলপ বিৱৰি ক'ম। লিখা আছে, আৰু আন ক'তো পৰিত্ৰাণ নাই, কিয়নো যাৰহে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। চ' এইটো লিখা আছে যীশুখ্ৰীষ্টৰ বিষয়। পাচনি পিতৰে এই পদটো ক'লে, এই কথাটো ক'লে। আৰু মূল কথা আজি হ'ব যে আমাৰ একমাত্ৰ উপায় ঈশ্বৰলৈ হৈছে যীশুখ্ৰীষ্ট। আমাৰ একমাত্ৰ উপায় উদ্ধাৰ পাবলৈ হৈছে যীশুখ্ৰীষ্ট। ঠিক আছে, এই কথাটো মানুহে সহজে গ্ৰহণ কৰিব নোৱাৰে। খ্ৰীষ্টান নহ'লে মানুহে কেতিয়াবা খুব টান পায় এই কথাটো গ্ৰহণ কৰিবলৈ। কাৰণ কিন্তু এইটো সঁচা, কাৰণ বাইবেলত লিখা আছে, স্পষ্টকৈ লিখা আছে। মই অলপ ক'ম এই পদটো যেতিয়া পাচনি পিতৰে ক'লে কি হৈ আছিল। এটা খুব আচৰিত ঘটনা ঘটিছিল যেতিয়া পিতৰ আৰু জোহনে একেলগে মন্দিৰলৈ, ধৰ্মধামলৈ আহিলে আৰু এজন লেঙেৰা মানুহক সুস্থ কৰিলে। তেওঁৰ ভৰি বেয়া আছিলে, খোজকাঢ়িব পৰা নাছিলে, আৰু পিতৰে তেওঁক ক'লে যে যীশুখ্ৰীষ্টৰ নামত উঠা, খোজকাঢ়া। আৰু হঠাতে মানুহজনে উঠিলে আৰু খোজকাঢ়িব পাৰিব পালে। খুব আচৰিত। আৰু চব মানুহে যিবোৰে এই লেঙেৰা মানুহক চিনি পালে খুব আচৰিত পাইছিল। কাৰণ ইমান আচৰিত, এইটো কেতিয়াও নহয় যে এজন লেঙেৰা মানুহক এনে মানে ঠিক হৈ যাব আৰু খোজকাঢ়িব পাৰিব, কিন্তু এইটো হৈছিল। আৰু এইটো পিতৰে যীশুখ্ৰীষ্টৰ নামত কৰিলে, কৈছে যে যীশুখ্ৰীষ্টৰ নামত উঠা আৰু খোজকাঢ়া। আৰু মানুহজনে উঠিলে আৰু খোজকাঢ়িব পাৰিলে আৰু জঁপিয়াই জঁপিয়াই গৈ আছিলে আনন্দতে। কিন্তু কিছুমান মানুহে, যিহুদী মানুহে বেয়া পাইছিল যীশুখ্ৰীষ্টৰ কথা শুনি। কাৰণ ঠিক সুস্থ কৰাৰ পিছত পিতৰে প্ৰচাৰ কৰিবলৈ ধৰিলে যীশুখ্ৰীষ্টৰ বিষয়ে। আৰু মানুহবোৰে তেওঁক ধৰিলে আৰু প্ৰশ্ন কৰি আছিল যে কেনেকৈ এইটো সম্ভৱ, কেনেকৈ এইটো হৈছে, কেনেকৈ তুমি এইটো কাম কৰিছা লেঙেৰা মানুহক। আৰু স্পষ্টকৈ পিতৰে ক'লে যে যীশুখ্ৰীষ্টৰ নামত মই কৰিছোঁ। আৰু ঠিক এই পিছত, তাৰপিছত এই কথাটো ক'লে যি মই পঢ়িছোঁ আজি, কৈছে যে তোমালোকে যীশুখ্ৰীষ্টক হত্যা কৰিছিল, মাৰিছিল ক্ৰুচত, কিন্তু ঈশ্বৰে যীশুখ্ৰীষ্টক পুনৰ উঠালে কবৰস্থানৰ পৰা। আৰু যীশুখ্ৰীষ্টৰ শক্তিত এই কাম মই কৰিছোঁ। আৰু এটা শিক্ষা আছে ইয়াৰ পৰা, আমাৰ পদত আজি লিখা আছে, আৰু আন ক'তো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। আৰু এই মানে আচৰিত কামটো এটা উদাহৰণ আছিলে যে যীশুখ্ৰীষ্টৰ কথা সঁচা, যে পিতৰৰ কথা সঁচা হয়, এটা প্ৰমাণ। কোনেও লেঙেৰা মানুহক সুস্থ কৰিব নোৱাৰে। আমাৰ কিছুমান আছে গুৱাহাটীত লেঙেৰা মানুহ যিজনৰ হাত বা ভৰি খুব বেয়া, কোনো ডক্টৰে একো কৰিব নোৱাৰে সুস্থ কৰিবলৈ, ভাল কৰিবলৈ। কিন্তু যীশুখ্ৰীষ্টই পাৰে, হঠাৎ ঠিক কৰিব পাৰে সম্পূৰ্ণৰূপে। আৰু এইটো এটা প্ৰমাণ আছে যে পিতৰৰ কথা সঁচা। ঠিক যেনেকে অকল যীশুখ্ৰীষ্টই লেঙেৰা মানুহক সুস্থ কৰিব পাৰে, ঠিক তেনেকে অকল তেওঁ আমাৰ আত্মাৰ দুখ, আমাৰ আত্মাৰ মানে হেৰি প্ৰব্লেমটো ঠিক কৰিব পাৰে, আমাৰ পাপ ক্ষমা কৰিব পাৰে। আচ্ছা, আৰু এই অৱস্থাটো আমি খ্ৰীষ্টান ইয়াত থকা চব মানুহে, প্ৰায় চব মানুহে খ্ৰীষ্টান হয়, কিন্তু কিছুমান খ্ৰীষ্টান নোহোৱা মানুহ আছে বৰ্তমান উপস্থিত হয়। তো খ্ৰীষ্টান মানুহ যীশুখ্ৰীষ্টৰ ঈশ্বৰৰ মানুহে, ঈশ্বৰৰ লোকবিলাকে এই অৱস্থাত সদায় মানে আদিৰ পৰা, ঠিক আৰম্ভৰ পৰা, পৃথিৱীৰ আৰম্ভৰ পৰা সদায় এই অৱস্থাত আছে যে আমি ক'ব লাগিব যে অকল এটা উপায় আছে আৰু আনবোৰ মিছা, অকল এটা সঁচা উপায় আছে ঈশ্বৰক পাবলৈ আৰু চব বাকীবোৰ মিছা, সঁচা নহয়, আচলতে আমাক ঈশ্বৰলৈ লৈ যাব নোৱাৰে। তো ঈশ্বৰে ইছৰাইল দেশক বাছি লৈছিল খুব আগত, হাজাৰ হাজাৰ বছৰৰ আগতে ইছৰাইল দেশক বাছি লৈছিল নিজৰ লোকবিলাক হিচাপে, আৰু সিহঁতৰ অৱস্থা ঠিক আমাৰ নিচিনা। ইছৰাইল দেশ এটা সৰু দেশ আছিল, কিন্তু ওচৰত থকা চব দেশবোৰ কি বিশ্বাস কৰিলে, বিশ্বাস কৰিলে যে স্বৰ্গত এজন ঈশ্বৰ নহয়, খুব বহুত বেছি ঈশ্বৰ আছে, ভগৱান আছে বা দেৱতা আছে, আৰু সেই দেৱতাবোৰে একেলগে আলোচনা কৰি কথা পাতি সিদ্ধান্ত লয় আৰু পৃথিৱীক মানে চলায়, পোহপাল কৰে আৰু যোগায়। এজন দেৱতা হ'ব পাৰে নদীৰ দেৱতা আৰু নদীৰ ওপৰত শাসন কৰে, বা এজন দেৱতা মানে শস্যৰ ওপৰত মানে খাদ্যৰ ওপৰত শাসন কৰে, বা এজন বতৰৰ ওপৰত শাসন কৰে, বতাহ আৰু বৰষুণ দিয়ে। বেলেগ বেলেগ প্ৰভু আছে, বেলেগ বেলেগ হেৰি আছে, দেৱতা আছিলে, সিহঁতৰ মনত চব ইছৰাইলৰ ওচৰত থকা চব দেশে এনেকে বিশ্বাস কৰিলে যে বহুত দেৱতা আছে, এজনে নহয় বহুত আছে, শ শ আছে হ'ব পাৰে, আৰু আনকি বিশ্বাস কৰিলে যে এজন দেৱতাৰ শক্তি অকল এই দেশত আছে, কিন্তু বাহিৰত কোনো ক্ষমতা নাই কাম কৰিবলৈ। বেলেগ বেলেগ দেৱতা আছে বেলেগ বেলেগ দেশৰ কাৰণে, বেলেগ বেলেগ জাগাৰ কাৰণে। কিন্তু তো এটা মানে নিৰ্দিষ্ট হেৰি, দেৱতা এটা নিৰ্দিষ্ট মানে কাম কৰে বা জাগাত কাম কৰে, কিন্তু ইছৰাইল লোকবিলাকে কি বিশ্বাস কৰিলে, ঈশ্বৰৰ লোকবিলাকে কি বিশ্বাস কৰিলে, কি ক'ব লাগিলে, এইটো পুৰণি নিয়মত পদ আছে, জিৰিমিয়া 10:10 আৰু 10:11 পদ। এই অধ্যায়টো মূৰ্তিৰ ওপৰত, আৰু ঈশ্বৰে কৈছে ইয়াত যে মূৰ্তি বনোৱাটো, মূৰ্তি পূজা কৰাটো আচলতে মূৰ্খামি আৰু কোনো মূল্য নহয়। ইয়াত লিখা আছে কিন্তু, আৰু তাৰপিছত মানে মূৰ্তিৰ বিষয়ে কোৱাৰ পিছত কৈ আছে, কিন্তু যিহোৱা সত্য ঈশ্বৰ, তেওঁ জীৱন্ত ঈশ্বৰ আৰু অনন্ত কালস্থায়ী ৰজা, তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে। আৰু তাৰপিছত ঈশ্বৰে তেওঁৰ লোকবিলাকক এটা কথা ক'বলৈ দিলে জাতিবোৰক, তোমালোকে সিহঁতক এই কথা কোৱা, যি দেৱতাবোৰে আকাশমণ্ডল আৰু পৃথিৱী সৃজন করা নাই, মানে বনোৱা নাই, সেইবোৰে সেইবোৰ পৃথিৱীৰ পৰা আকাশমণ্ডলৰ তলৰ পৰা উচ্ছন্ন হ'ব, মানে নষ্ট হ'ব, মৰা হ'ব, গুচি যাব, নাথাকিব। আৰু এই কথা ইছৰাইল লোকবিলাকে ক'ব মানে লগীয়া হ'লে, আৰু বাৰে বাৰে ঈশ্বৰে প্ৰমাণ দিলে যে এইটো সঁচা, যে চব বাকীবোৰ দেৱতা সঁচা নহয়, আৰু অকল আমাৰ ঈশ্বৰ, বাইবলত থকা ঈশ্বৰ সঁচা। এটা উদাহৰণ আছে, যেতিয়া ঈশ্বৰে তেওঁলোকক ইছৰাইলক মিছৰ দেশৰ পৰা বচাবলৈ গ'ল, মানে মিছৰ দেশ এটা খুব শক্তিশালী দেশ আছিল আৰু ইছৰাইল দেশৰ ওপৰত খুব অত্যাচাৰ কৰিলে, খুব বেয়া ব্যৱহাৰ কৰিলে দাস হিচাপে, আৰু ঈশ্বৰে বচাবলৈ বিচাৰিলে, মুচিক পঠালে, এজন মানুহ মুচি, আৰু এই কামটো কৰিবলৈ বচাবলৈ 10টা খুব বেয়া ঘটনা ঘটাইছিল, মানে খুব বেয়া অৱস্থা তাত পঠাইছিল, এই দেশক পঠাইছিল, যেনে আকাশ মানে আন্ধাৰলৈ গ'ল 3 দিনৰ কাৰণে, আৰু নদীটো তেজলৈ পৰিৱৰ্তন হ'ল, বা খুব ভেকুলি চব দেশক মানে দেশটো ভেকুলি পূৰ্ণ হৈ গ'ল আৰু ভৰ্তি হৈ গ'ল, খুব বেলেগ বেলেগ বেয়া বেয়া অৱস্থা ঈশ্বৰে পঠাইছিল যাতে ৰজাই যাবলৈ দিব ইছৰাইল লোকবিলাকক। আৰু আচলতে আমি নাজানো, প্ৰায় এইটো নুশুনো, কিন্তু আচলতে ঈশ্বৰে কি কৰি আছিল, এটা প্ৰতি মানে ঘটনা, বেয়া ঘটনাটো এটা আক্ৰমণ আছিল, এটা নিৰ্দিষ্ট প্ৰভুৰ মানে দেৱতাৰ বিৰুদ্ধে, যেনে এজন দেৱতা সিহঁতৰ মনত, মিছৰ দেশৰ মানুহৰ মনত এজন দেৱতাই এই নদীৰ ওপৰত শাসন কৰে, ৰজা হয়, প্ৰভু হয়, তো সেইকাৰণে প্ৰমাণ হিচাপে তেজলৈ পৰিৱৰ্তন কৰিলে এই নদীক, বা আনজন সূৰ্যৰ ৰজা আছিল, সূৰ্যৰ প্ৰভু আছিল সিহঁতৰ মনত, মিছৰ দেশৰ মানুহৰ মনত, আৰু ঈশ্বৰে প্ৰমাণ হিচাপে আন্ধাৰ মানে দেশ, গোটেই দেশখনত আন্ধাৰ কৰিলে, কৰি দিলে, যাতে মানুহবোৰে বুজি পাবলৈ পাৰিলে যে অকল এজন ঈশ্বৰ আছে, হাজাৰ হাজাৰ নহয়, নাই, এজনে আছে। আৰু আচলতে চৈতানে আমাক বিশ্বাস কৰিবলৈ মানে দিব বিচাৰে, যাতে বিচাৰে যাতে আমি বিশ্বাস কৰিম যে বহুত উপায় আছে ঈশ্বৰলৈ, বহুত ৰাস্তা আছে, যদি আমি ঈশ্বৰলৈ যাব বিচাৰোঁ, যিকোনো ৰাস্তা আমি বাছি ল'ম, ঠিক হ'ব, হৈ যাব। কিন্তু এইটো চৈতানৰ ইচ্ছা, ঈশ্বৰৰ ইচ্ছা সদায় বেলেগ। ঈশ্বৰৰ মানুহবোৰে সদায় জানে যে অকল এটা পথ আছে, অকল এটা সত্য পথ আছে ঈশ্বৰলৈ, আৰু এইটো মানে বহুত পুৰণি কালৰ পৰা এইটো যীশুখ্ৰীষ্টৰ, ঈশ্বৰৰ মানুহৰ অৱস্থা হয়। আচ্ছা, এতিয়া আমি আমাৰ পদলৈ চাওঁ, পাচনিৰ কৰ্মত মই আকৌ পঢ়ো, আৰু আন কতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। তো এটা শব্দ লিখা আছে, পৰিত্ৰাণ। পৰিত্ৰাণ মানে কি? পৰিত্ৰাণ মানে উদ্ধাৰ। তো উদ্ধাৰ গ'লে আচলতে এইটো মানে, ইয়াৰ অৰ্থ হ'ল, আমি প্ৰায় এইটো শব্দ উদ্ধাৰ আমি কওঁ, কিন্তু এটা এইটোৰ অৰ্থ হ'ল যে এজন মানুহ বিপদত আছে, আর সেই মানুষজন বিপদের পর নিরাপদ লয় যায়, এইটো মানে উদ্ধার। যেটা এজন মানুষ বিপদত আছে আর বিপদের পর পলাই নিরাপদ লয় যায়, এইটো উদ্ধার। কোনোবাই মানুষজনক বিপদের পর নিরাপদ লয় লয় যায়, এইটো মানে উদ্ধার। তো আমার বিপদটো কি, বিপদটো কি আপনাদের জানে নাকি? আমার বিপদটো কি, কি বিপদ আছে? আচ্ছা, আমার বিপদ পাপর পড়া, পাপর কারণে আহে। আমার পাপ আছে, অন্তরত পাপ আছে, আমি পাপ করু। মানুষে প্রায় সদায় পাপ করে, সদায় ঈশ্বরের আইনবর নামানে, আর সেই কারণে বিপদ আহে। বিপদটি হল ঈশ্বরের ক্রোধ, ঈশ্বরের খং। যেতিয়া মানুষে ঈশ্বরের আইন নামানে, পালন করে, ঈশ্বরের খং উঠে। আর ঈশ্বরে এদিন সব মানুষক বিচার করিব। আর যদি আমি দোষী, কি হব, নরকত যাম, ঈশ্বরে আমাক তাত পঠাব। আর এইটো আমার বিপদ। তো এই ইয়ার মূল মূল অর্থটি হল নরকর পড়া পরিত্রাণ, নরকর পড়া নিরাপদ, এইটো ইয়ার অর্থ। ঈশ্বরের আশীর্বাদের পর পৃথক হওয়া সদায়ের কারণে নরকত, এইটো আমার বিপদ। এইটো নিশ্চয় আহিব যদি এজন মানুষে পাপ করে আর উদ্ধার না পায়, নিশ্চয় নরকত যাব। আর এটা শব্দ আছে, লিখা আছে, মানুষের মাজত দিয়া এনে আন কোনো নাম নাই। নাম মানে কি? নাম মানে এনে নহয় যে আমি মসজিদত বা কোবাত যাও, মন্দিরত যাও আর চার্চত যাও আর এটা নাম মন্ত্র হিসাবে আমি কও, যীশু 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 খ্রিস্ট, আর যথেষ্ট বার কলে উদ্ধার পাও। এনে নহয়, এইটো মিছা, এইটো মূর্খামি। আসলতে ইয়ার অর্থ হল যীশুর নাম বুঝাইছে যীশুর পরিচয়, যীশুর মানে যীশু নিজে, যীশু এইটো বাইছে বুঝাইছে ব্যক্তিজন যীশু। বাইবলত যদি মই এজন মানুষের নাম, মোর ওয়াইফর নাম যদি মই কও, সেইটোর একটা বিশেষ অর্থ আছে। এইটো নামানে যে মোর মুখে এনে লরসর করে আছে আর মানে শব্দ ওলাই আছে, এটা বিশেষ অর্থ আছে। আর মই বুঝাই আছো যে এইজন ব্যক্তি। আর যেতিয়া বাইবলে নাম বলে কয়, এটু প্রায় মানে এজন ব্যক্তি, এজন মানুষের পরিচয়। তো এইটু বুঝাইছে যীশু খ্রিস্ট, তেওর নাম অকল তেওর নাম নহয়, তেওর ব্যক্তি মানে তেওর চরিত্র, তেওর নিজে, এটু বুঝাইছে যীশু। তো আর একটা শব্দ আছে, আর একটা কথা আছে, লিখা আছে, স্বর্গর তলত মানুষের মাজত দিয়া এনে আন কোনো নাম নাই। স্বর্গর তলত মানুষের মাজত, আর এইটো মানে কি? স্বর্গর তলত মানুষের মাজত, এইটো বুঝাইছে যে এই পৃথিবী যাক মানুষ আছে, যাক মানুষ সৃষ্টিকালের পর এতিয়ালৈকে জিয়াইছে পৃথিবীত, জন্মগ্রহণ করিলে, সেইবিলাকর পড়া কোনো মানুষ নাই যে আমাক উদ্ধার করিব পারে পাপর পড়া, ঈশ্বরের খঙর পড়া। এজনও আসলতে অকল এজন আছে, যীশু, যুনে ইয়াত জন্মগ্রহণ করিলে, অকল তেও সব মানুষের পড়া ইতিহাসত, সব ইতিহাসত অকল যীশু যীশুখ্রিস্টয়ে মানুষক উদ্ধার করিব পারে পাপর পড়া। তো যদি যীশুখ্রিস্ট, অকল যীশুখ্রিস্টহে মানুষক উদ্ধার করিব পারে, যে তেনেহলে এইটো বুঝাইছে কি? এইটো বুঝাইছে, এটা মই খুব মানে স্পষ্টকৈ এইটো কব বিচাৰো, যদি অকল যীশু আমার একমাত্র উপায়, সেইটো মানে যে কৃষ্ণ ৰাম, দুৰ্গা, সৰস্বতী, মহামেদ, বুদ্ধা, মেৰি, যীশুৰ মা, সেইবোৰ উপায় নহয়। সেইবোৰেৰে আমি ঈশ্বৰলৈ যাব নোৱাৰোঁ, আমি উদ্ধাৰ পাব নোৱাৰোঁ, সেইবোৰে আমাক উদ্ধাৰ কৰিব নোৱাৰে। যদি এই পদটো বাইবেলত সঁচা, এইটো মানে যে সব বেলেগ আশা, সব বেলেগ দেৱ দেৱতা মিছা, আৰু আমাক আচলতে ঈশ্বৰৰ পৰিচয়, ঈশ্বৰৰ পথটো দেখাব নোৱাৰে আৰু আমাক উদ্ধাৰ কৰিবও নোৱাৰে। বুজি পাইছে? এইটো খুব গুৰুত্বপূৰ্ণ কথা। আৰু এইটো মানে যে আমি নিজকে উদ্ধাৰ কৰিব নোৱাৰোঁ। ইয়াত লিখা আছে যে স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। চ' আপোনাৰ নামটো আন কোনো নাম, আন এটা নাম, যীশুৰ বাহিৰত, যীশুৰ নাম নহয়, আপোনাৰ নাম যীশুৰ নাম নহয়। সেইটো মানে যে আপুনি নিজকে উদ্ধাৰ কৰিব নোৱাৰে, নিজৰ অন্তৰটো চাফা কৰি নৰকৰ পৰা উদ্ধাৰ পাব নোৱাৰে। অকল বেলেগে কৰিব লাগিব, আৰু সেই বেলেগজনেই হৈছে যীশু, আন কোনো নাই। আৰু মই কোৱা নাই যে যীশুখ্ৰীষ্ট খ্ৰীষ্টান মানুহৰ উপায়, খ্ৰীষ্টান মানুহৰ ৰাস্তা ঈশ্বৰলৈ, এইটো মই কোৱা নাই। মই কৈছোঁ যে যীশুখ্ৰীষ্ট সব মানুহৰ উপায়, সব মানুহৰ উপায় উদ্ধাৰ পাবলৈ, সব মানুহৰ উদ্ধাৰকৰ্তা। মুছলমান হলে বা হিন্দু হলে বা বৌদ্ধ ধৰ্ম হলে অকল যীশুৱে মানুহক উদ্ধাৰ কৰিব পাৰে, আৰু এইটো সঁচা, এইটো মিছা কথা নহয়। আন এটা পদ আছে বাইবেলত, যোহন, অলপ আগত আছে, যোহন 14:6। ইয়াত লিখা আছে, যীশুৱে তেওঁক ক'লে, ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। আৰু সেইটো মানে কি? এইটো ইয়াৰ অৰ্থ একে, যে যদি এজন মানুহে ঈশ্বৰৰ ওচৰলৈ যাব বিচাৰে, সেইটো মানে এইটো বুজাইছে উদ্ধাৰ পাব, উদ্ধাৰ পোৱা। যদি এজন মানুহে, এজন পাপী মানুহে ঈশ্বৰৰ ওচৰলৈ যাব বিচাৰে, কি হ'ব লাগে? উদ্ধাৰ পাব লাগে পাপৰ পৰা। তো সেইটো মানে এইটো বুজাইছে উদ্ধাৰ আৰু ঈশ্বৰৰ লগত সম্পৰ্ক। তো আন কোনো উপায় নাই। তো অলপ কল্পনা কৰক, এদিন আহি আছে, বিচাৰ দিন আহিলে কি হ'ব? ঈশ্বৰে সব মানুহক, সব ধৰ্মত বিচাৰ কৰিব ন্যায়ভাৱে। আৰু ঈশ্বৰে যদি কয় মানুহক, এই সব হাজাৰ হাজাৰ কোটি কোটি মানুহ থাকিব সেইদিনা, আৰু মুছলমান থাকিব, বৌদ্ধ ধৰ্ম মানুহ থাকিব, খ্ৰীষ্টান মানুহ থাকিব, কেথলিক মানুহ থাকিব, হিন্দু মানুহ থাকিব, সব মানুহ তাত থাকিব, আৰু ঈশ্বৰে বিচাৰ কৰিব। যদি ঈশ্বৰে কয় সেইদিন যে এজন মানুহক, এজন হিন্দু মানুহক বা এজন মুছলমান মানুহক কয় যে তুমি যীশুখ্ৰীষ্টৰ যোগেদি আহিছা নেকি, ইয়াত আহিলা নেকি যীশুখ্ৰীষ্টৰ দ্বাৰাই, আৰু মুছলমান মানুহে কি ক'ব? ক'ব পাৰে যে যীশুৱে মই সন্মান কৰিছোঁ, নবী হিচাপে এজন ভাল মানুহ আছিল, খুব ভাল কাম কৰিছিল, ঈশ্বৰৰ কথা ক'লে নিশ্চয়, কিন্তু অকল মানুহ, ঈশ্বৰৰ পুত্ৰ নাই, ঈশ্বৰৰ পুত্ৰ যীশু নাছিলে, যীশুৱে মানুহক উদ্ধাৰ কৰিব নোৱাৰে। মই বেলেগ কথা বিশ্বাস কৰিলোঁ যে যদি মই কোৰাণ, যদি মই আল্লাহক মানো, সব ঠিক হৈ যাব আৰু মই স্বৰ্গত যাব পাৰিম। ঈশ্বৰে কি ক'ব? যদি এজন মানুহ এইটো বিশ্বাস কৰে, ঈশ্বৰে ক'ব যে মোৰ পৰা দূৰ হোৱা, গুচি যোৱা, কাৰণ আন কোনো উপায় নাই, আন কোনো ৰাস্তা নাই ঈশ্বৰলৈ। বা এজন মানুহে ক'ব পাৰে, এজন হিন্দু মানুহে যদি ঈশ্বরক ঈশ্বরে প্রশ্ন করে যে তুমি যীশু খ্রিস্টর দ্বারা আহিছা নেকি, হিন্দু মানুহে কি কব, নাই যীশু খ্রিস্ট ঠিক ভাল এজন মানুহ, কিন্তু খ্রিস্টান মানুহ আর উদ্ধারকর্তা, মোর উদ্ধারকর্তা বেলেগ আসলে, মই দুর্গাক মানিছিল, বিশ্বাস করেছিল বা কৃষ্ণ মানিল, ঈশ্বরে কি কব যদি এই পদটি হসা, ঈশ্বরে কি কব যে আন কোনো উপায় নাই উদ্ধার পাবলৈ, মোৰ পৰা দূৰ হোৱা গুচি যোৱা, ঈশ্বৰে এইটো কব, এইটো সব মানুহবোৰক নৰকলত নৰকলৈ পঠাব যদি ঈশ্বৰৰ পুত্ৰক যীশুখ্ৰীষ্টক বিশ্বাস নকৰে, গ্ৰহণ নকৰে, বা যদি বেলেগ বেলেগ মানুহক ঈশ্বৰে এই প্ৰশ্ন সোধে যে তুমি মোৰ পুত্ৰৰে আহিছা নেকি, যীশুখ্ৰীষ্টৰে আহিছা নেকি, এজন মানুহে ক'ব পাৰে যে মই এজন ভাল মানুহ, মোক উদ্ধাৰকৰ্তা নালাগে, মই এজন ভাল মানুহ, সৎ মানুহ, মই ভাল কাম কৰিছোঁ জীৱনত, মই বিশ্বাস কৰোঁ যে তুমি মোক গ্ৰহণ কৰিবা, ঈশ্বৰে কি ক'ব, যোৱা, গুচি যোৱা, নৰকত যোৱা, কাৰণ আন কোনো উপায় নাই, অকল মানুহে যীশুখ্ৰীষ্টৰে আহিব লাগিব। বা এজন মানুহে ক'ব পাৰে যে অ যীশুখ্ৰীষ্ট আচল মানুহ নাছিলে, আচল মানুহ নাছিল, এইটো সঁচা নহয়, এইটো অকল সাধু, এইটো সঁচা নহয়। বা এজন মানুহে ক'ব পাৰে যে মই বিশ্বাস কৰোঁ যে তুমি ইমান এজন তোমাৰ ইমান প্ৰেম আছে যে তুমি মোক এনে গ্ৰহণ কৰিব, ঈশ্বৰে কি ক'ব সেই মানুহবোৰক যে ইয়াৰ পৰা যোৱা, মোৰ উপস্থিতিৰ পৰা যোৱা, নৰকত যোৱা, তাত পঠাই তাত ঈশ্বৰে পঠাব। আনকি যিজনে কয় যে মই যীশুখ্ৰীষ্টৰ কথা আগত শুনা নাই, সেইবোৰক ঈশ্বৰে ক'ব লাগিব যে আন কোনো উপায় নাই, সেইটো মই কৈ আছোঁ আৰু দূৰ হোৱা বুলি ক'ব, মই সেইটো কৈ আছোঁ বুজাবলৈ যে আপোনালোকৰ একমাত্ৰ উপায় হৈছে যীশু, আপুনি বেলেগ বেলেগ বস্তুকে বা নিজকে বা বেলেগ দেৱতাকে বিশ্বাস কৰিব নালাগে। আচ্ছা মই ক'ম এতিয়া এই উপায়, মই এই কথাটো উপায় কৈছোঁ যে কিন্তু আমাৰ উপায় কি, যীশুখ্ৰীষ্টত থকা উপায়টো কি, এইটো মানে কি যে যীশুখ্ৰীষ্টই আহিলে আৰু আমাৰ পৃথিৱীত আহিলে, বলিদান হিচাপে মানুহৰ পাপ লৈছিল, মানুহৰ পাপৰ ভাৰ লৈছিল আৰু পাপৰ শাস্তি ঈশ্বৰ পিতৃ ঈশ্বৰৰ পৰা পাইছিল, ক্ৰুচত নিজৰ প্ৰাণ দিলে, নিজৰ তেজ দিলে আমাৰ পাপৰ বাবে, মই পাপ কৰিলোঁ, ঈশ্বৰৰ শাস্তি মোৰ ওপৰত আছিলে, কিন্তু যীশুৱে মোৰ স্থানত থিয় হৈছিল আৰু ঈশ্বৰৰ শাস্তি যীশুৰ ওপৰত পৰিছিল, যীশুখ্ৰীষ্টই সব শাস্তি পাইছিল, মই নৰকত যাব লাগিব যদি মই পাপ কৰোঁ, কিন্তু যীশুৱে সেই সব শাস্তি নিজে পাইছিল, আৰু সেইকাৰণে আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰিব পাৰোঁ। তো কি কৰিব লাগিব, মানুহে নম্ৰ হয়, বুজিব লাগিব যে মই এজন ভাল মানুহ নহয়, আপুনি বুজিব লাগিব যে আপুনি ভাল নহয়, বাইবেলত লিখা আছে যে ভাল মানুহ নাই, কোনো ভাল মানুহ নাই, এইটো বুজিব লাগিব যে আপোনাৰ জীৱনটো পাপেৰে মানে ভৰ্তি হৈ গৈছে, বহুত বেছি পাপ আছে, আৰু এইটো স্বীকাৰ কৰিব লাগিব ঈশ্বৰক, আৰু পাপৰ পৰা এৰি মানে পাপক এৰি দি যীশুখ্ৰীষ্টৰ ওচৰলৈ যাব লাগিব, বিশ্বাস কৰিব লাগিব, আশা কৰিব লাগিব, যীশুখ্ৰীষ্টৰ মৃত্যুৱে আপোনাক উদ্ধাৰ কৰিব পাৰে। যীশুৱে কৈছে ক্ৰুচত যেতিয়া মৰি আছিল এটা কথা ক'লে যে ইয়াত লিখা আছে
মই পঢ়িব লাগিব। যোহন এইটো 19 অধ্যায়ত 30 পদত লিখা আছে, তাতে যীশুৱে সেই এই শিক্ষা পাই ক'লে, এই চিৰকা পাই ক'লে, সিদ্ধ হ'ল আৰু তেওঁ মূৰ ধুৱাই আত্মা অৰ্পণ কৰিলে। এই কথাটো সিদ্ধ হ'ল, এইটো বুজাইছে যে চব কাম শেষ হৈ গ'ল। যে মানুহে কি কৰি আছে, মানুহে কাম কৰি আছে, ধৰ্মত মানুহে কাম কৰে, বহুত কাম কৰে, বহুত চেষ্টা কৰে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ। কিন্তু যীশুৱে ইয়াত কি কৈ আছে, যে চব কাম শেষ হৈ গ'ল, মই এইমাত্ৰ চব কাম শেষ কৰিলোঁ। এইটো বুজাইছে সিদ্ধ হ'ল, চব কাম হৈ গ'ল। তো মই কৈছোঁ যে আমি বিপদত আছোঁ, ঈশ্বৰৰ খং আছে আমাৰ পাপৰ কাৰণে, আৰু ইয়াৰ পৰা পলাবলৈ মানুহে খুব চেষ্টা কৰে, কাম কৰি কৰি চেষ্টা কৰে উদ্ধাৰ পাবলৈ। কিন্তু যীশুৱে ইয়াত কৈ আছে যে উদ্ধাৰৰ কাৰণে মই এইমাত্ৰ চব কাম কৰিলোঁ, সেইটো ইয়াত বুজাইছে। তো সেইটো আমাৰ উপায়, আৰু আমি কি কৰিব লাগিব, যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব, সম্পূৰ্ণৰূপে যীশুখ্ৰীষ্টকে বিশ্বাস কৰিব লাগিব। যেনেকৈ এজন ধনী মানুহ, যদি এজন মানুহৰ 5 কোটি আছে আৰু বিছনাৰ তলত ৰাখে, 5 কোটি খুব বহুত বেছি টকা আছে, খুব ধনী মানুহ, আৰু এদিন বুজায় যে অহ মোৰ এইটো নিৰাপদ নহয়, এইটো বেয়া, তো বেংকলৈ যায়, চব পইচা লৈ বেংকলৈ যায় আৰু কয় যে এইটো ৰাখিব লাগে, এইটো মোক সহায় কৰা, ৰাখিব লাগিব মোৰ কাৰণে। তো সেই মানুহজনে ইমান টকা এজন বেলেগ মানুহক দিয়ে আৰু বিশ্বাস কৰে যে সেই মানুহজনে মোৰ পইচা ৰাখিব, চুৰ নকৰে আৰু তাত থাকিব, আৰু মই পাব পাৰিম ভৱিষ্যত। আৰু আমি ঠিক তেনেকৈ যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব। আমি আমাৰ আত্মা, আমাৰ অনন্ত আত্মাটো, অনন্ত প্ৰাণটো যীশুখ্ৰীষ্টক দিব লাগিব আৰু বিশ্বাস কৰিব লাগিব যে যীশুৱে ৰাখিব, নিৰাপদত ৰাখিব আমাৰ আমাৰ প্ৰাণটো, যাতে সেইটো নৰকত নষ্ট নহয়। আৰু এইটো আমি কৰিব, এইটো আমাৰ উপায়, যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব। আমাৰ একো কাম নাই, অকল বিশ্বাস, পাপ এৰি দি বিশ্বাস কৰিব লাগিব। ঠিক আছে, তো এটা প্ৰশ্ন আছে, মই এতিয়ালৈকে কৈছোঁ যে আমাৰ একমাত্ৰ উপায় হৈছে যীশু, কিন্তু কাৰণটো কি? কিছুমান মানুহে ভাবিব পাৰে যে এইটো ক'লে এইটো বেয়া, এইটো ক'ব নালাগে, যীশুখ্ৰীষ্ট আমাৰ একমাত্ৰ উপায়, তো বিভিন্ন ধৰণৰ উপায় আছে, এইটো ক'ব নালাগে, এইটো এইটো ভাল কথা নহয়। কিন্তু মই কিয় কওঁ আৰু খ্ৰীষ্টান মানুহে কিয় কয় এই কথাটো, এইটো আমাৰ নিজৰ মানে কল্পনাৰ পৰা নাহে, এইটো ঈশ্বৰৰ বাক্যৰ পৰা, এইটো ঈশ্বৰৰ বাইবেলৰ পৰা আহে। আৰু মই কোৱা নাই আৰু খ্ৰীষ্টান মানুহে ক'ব নালাগে যে মই এজন ভাল মানুহ, মই এজন সৎ মানুহ, মই ভাল কাম কৰোঁ আৰু মোৰ ধৰ্ম চবতকৈ ভাল, মোৰ ধৰ্ম বহুত ভাল, আমি খ্ৰীষ্টমাছ মানুহ, আমি বহুত মানে ভাল হেৰি কৰোঁ, নিয়ম কৰোঁ আমাৰ আমাৰ চাৰ্চত, আমি বাপ্তিজম কৰোঁ, এইটো বহুত ভাল, আপোনাৰ ধৰ্ম অলপ বেলেগ, অলপ অদ্ভুত, মই মোৰ ভাল নালাগে। আমি সেইটো কোৱা নাই, এইটো কথা কোৱা নাই, খুব বেলেগ কথা কওঁ, মই কৈ আছোঁ যে মই এজন বেয়া মানুহ, মই এজন পাপী মানুহ, আৰু আপুনিও এজন পাপী মানুহ, এজন বেয়া মানুহ, আৰু বিপদত আছে বৰ্তমান, মই আগত বিপদত আছিলোঁ, কিন্তু উদ্ধাৰ পালোঁ, মই আমাৰ একমাত্ৰ উপায় পাইছোঁ যীশুখ্ৰীষ্টত, আৰু সেইটো গম পাই বেলেগক মই ক'ব বিচাৰোঁ। সেইকাৰণে খ্রিস্টান মানুষে কয় এইটু ঘৃণর কথা নহয়, এইটু প্রেমর কথা। আচ্ছা, এটা উদাহরণ মই ভাবিছো যে এটা মরুভূমি আছে আর চারিজন মানুষ আছে, হাজার হাজার গোয়া মানে আছে, তাত পানি থাকিব লাগে। এজন মানুষে মন গুরুত্ব নিদিয়ে, কয় ভাবে যে কোনো হেৰি নাই, কোনো লাভ নাই পানি বিচারিবলৈ, মই এইটো এৰি দি মোৰ জীবন যাপন করিম মৃত্যুলৈকে। সেইটো মূর্খ, এজন মূর্খ। কিন্তু বহুত মানুষে এনেকে করে যে উদ্ধার নিবিচাৰে, না ভাবে যে মই এদিন মৰি যাম আৰু ঈশ্বৰৰ সন্মুখত থিয় হম। এনে এই জীৱনৰ এই পৃথিৱীৰ কথা ভাবে যে আজি মই কি কৰিম, মই কি খাম, মই কি কৰিম কালি, আৰু সদায় এই পৃথিৱীলৈ চাই থাকে, কেতিয়াও ঈশ্বৰলৈ নাচায়, কেতিয়াও ভৱিষ্যতলৈ নাচায়, নাভাবে। সেইজন এজন মূৰ্খ। আৰু আনজন এটা কুঁৱাত, অকল এটা কুঁৱাত থাকে আৰু ৰছীৰে বাল্টিটো নমাই দিয়ে তললৈ, কিন্তু পানী নাপায়। তো ভাবে যে বেছি ৰছী লাগে, বা এই কিন্তু এই কুঁৱাত মই থাকিম, মই সদায় থাকিম, মই ইয়াৰ পৰা নাযাম। আৰু সেইজন মানুহ বুজাইছে, এজন মানুহ এই পৃথিৱীত যোনে এটা মিছা ধৰ্মত থাকে, উদ্ধাৰ নাপায়, চেষ্টা কৰি কৰি উদ্ধাৰ নাপায়, কিন্তু থাকে সেই ধৰ্মত। আৰু আনজন বেলেগ বেলেগ কুঁৱালৈ গৈ থাকে পানী বিচাৰি বিচাৰি, কিন্তু নাপায়। আৰু বহুত মানুহে তেনেকে কৰে যে বেলেগ বেলেগ ধৰ্ম চেষ্টা কৰে, সন্তুষ্ট নাপায়, বেলেগ ধৰ্ম চেষ্টা কৰে আৰু শেষত প্ৰায় সেই কামটো এৰি দিয়ে, আৰু প্ৰথম মানুহৰ নিচিনাকৈ হৈ যায়। কিন্তু শেষজন, শেষজনৰ হাতত মানে চাৰি নম্বৰ মানুহজনৰ হাতত এখন মেপ আছে, মানচিত্ৰ আছে, য'ত এই এই মৰুভূমিৰ ৰজা, এই জাগাৰ ৰজা এই মেপটো বনাইছে আৰু এইটো দেখাইছে যে এটা কুঁৱা আছে য'ত পানী আছে, আৰু এটা চিন আছে কুঁৱাত যে আমি চিনি পাব পাৰোঁ, সব লিখা আছে তাত। আৰু লিখা আছেও যে বেলেগ বেলেগ সব বাকীকেইটা কুঁৱা মিছা আৰু শুকান, তাত পানী নাই, আৰু ৰজাৰ শত্ৰুৱে বনাইছে যাত মানুহক ভুলাবলৈ, মানুহৰ মেলত খেলি মেলি পেলাবলৈ। আৰু এইটো ঠিক আমাৰ পৃথিৱীৰ অৱস্থা, মানুহে চৈতানে বেছি ধৰ্ম বনাইছে আৰু আমি উদ্ধাৰ পাইছোঁ, আমি সত্য কথা বুজি পাইছোঁ যে যীশুখ্ৰীষ্টত অকল তেওঁত উদ্ধাৰ আছে, আৰু প্ৰেমত আমি কওঁ যে আন কোনো উপায় নাই, সব বাকীবোৰ কুঁৱা শুকান, পানী নাই, বাকীবোৰ ধৰ্মত উদ্ধাৰ নাই, সেইটো আমি কওঁ। তো আচ্ছা, এই প্ৰশ্নটো মই আকৌ ক'ম যে খ্ৰীষ্টান মানুহে কিয় কয় যে যীশুখ্ৰীষ্ট আমাৰ একমাত্ৰ উদ্ধাৰকৰ্তা, উপায় ঈশ্বৰলৈ কিয় আমি কওঁ? কিছুমান কাৰণ আছে, আৰু প্ৰথমটো হ'ল যে ঈশ্বৰে এইটো কৈছে। তো যদি ঈশ্বৰে এটা কথা কয়, কি কৰিব লাগিব? বিশ্বাস কৰিব লাগিব। তো যদি ঈশ্বৰে বাইবেলত কৈছে যে দুটা উপায় আছে, আমি বিশ্বাস কৰিম, বা তিনিটা বা দহটা উপায় আছে, আমি বিশ্বাস কৰিম আৰু মানুহক ক'ম। বা যদি ঈশ্বৰে কয় যে যিকোনো উপায় তুমি বাছি ল'ব বিচাৰা, হৈ যাব, মোৰ ওচৰলৈ আহিব পাৰিবা, সেইটো বাইবেলত যদি লিখা আছে সেইটো আমি ক'ম, কিন্তু লিখা নাই। বাইবেলত লিখা আছে যদি এজন মানুহে বেলেগ শুভবাৰ্তা বেলেগ উদ্ধাৰৰ উপায় প্ৰকাশ কৰে কি হ'ব সেই মানুহজনৰ ওপৰত অভিশাপ থাকিব আমি দোষী তো আচ্ছা এটা উদাহৰণ পুৰণি নিয়মত এজন মানুহ নামান নামৰ এজন মানুহ আছিল লেপ্ৰচি ৰোগ আছিলে ছালৰ ৰোগ আছিল খুব বেয়া ৰোগ আছিল আৰু সুস্থ কৰিব সুস্থ হ'ব বিচাৰি এটা কথা শুনিলে যে ইজৰাইল দেশত এজন মানুহ আছে খুব আচৰিত কাম কৰে আৰু আশাত গৈ সেই দেশলৈ ভাবি আছিল যে সেই হ'ব পাৰে সেই মানুহজনে মোক সুস্থ কৰিব পাৰিব মোক সহায় কৰিব পাৰিব আৰু ইজৰাইল পায় মানুহজনে নামানক ক'লে যে এই নদীত তুমি সাতবাৰ ধুব লাগিব নিজকে ধুব লাগিব গা ধুব লাগিব তাৰপিছত চব ঠিক হৈ যাব তোমাৰ ৰোগটো আৰু কিন্তু নামানে এই কথাটো ভাল নাপালে ভাবিলে যে এইটো ভাল নহয় এই নদীটো বহুত লেতেৰা আমাৰ দেশত চাফা নদী আছে কিয় এনেকুৱা কথা কৈছে ভাল নাপালে কিন্তু পিছত নম্ৰ হয় তাত এই নদীত নিজকে নিজৰ গা ধুই ঠিক হৈ গ'ল তো যেতিয়া নম্ৰ হৈ গ'ল যেতিয়া ঈশ্বৰৰ কথা প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰিলে তেওঁ সুস্থ হৈ গ'ল আৰু ঠিক তেনেকৈ আমি কৰিব লাগে যদি ঈশ্বৰে এটা কথা কৈ বিশ্বাস কৰিব লাগিব আচ্ছা আন কিছুমান কাৰণ আছে আন মই কৈছোঁ মানুহে খ্ৰীষ্টান মানুহে কিয় কয় যে যীশুখ্ৰীষ্ট আমাৰ একমাত্ৰ উপায় ঈশ্বৰলৈ উদ্ধাৰ পাবলৈ আৰু আন এটা কাৰণ হ'ল যে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে মহিমা দিব বিচাৰে আপোনাক মহিমা দিব নিবিচাৰে বেলেগ দেৱতাক মহিমা দিব নিবিচাৰে অকল তেওঁৰ পুত্ৰকে মহিমা দিব বিচাৰে যাতে চব মানুহে যীশুখ্ৰীষ্টক প্ৰশংসা দিব সেৱা দিব প্ৰেম কৰিব সেইকাৰণে এইটো কৰিছে যে আমাৰ একমাত্ৰ উপায় হৈছে যীশু যাতে চব মানুহে যীশুখ্ৰীষ্টক প্ৰশংসা কৰিব আৰু এইটো বাইবলত মানে এই শিক্ষা আছে আৰু আন এটা কাৰণ হ'ল এই ডাঙৰ এইটো এটা বহুত ডাঙৰ কাৰণ অন্তিম কাৰণ যে মই ক'ম বেলেগ বেলেগ কাৰণ আছে কিন্তু এইটো মোৰ মনত ডাঙৰ এই কাৰণটো হ'ল যে যীশুখ্ৰীষ্টই কিয় আমাৰ একমাত্ৰ উপায় ঈশ্বৰলৈ কাৰণ অকল যীশুৱে কৰিবলগীয়া কাম কৰিছে অকল যীশুৱে যথেষ্ট কাম কৰিলে মানুহক উদ্ধাৰ কৰিবলৈ অকল যীশুৱে যেনেকৈ মই কৈছোঁ যীশুৱে ক্ৰুচত ক'লে সিদ্ধ হ'ল অকল যীশুৱে চব কাম শেষ কৰিলে মানুহক উদ্ধাৰ কৰিবলৈ মানুহৰ পাপ ঠিক কৰিবলৈ মানুহে সিহঁতৰ আশা বেলেগ বেলেগ বস্তু দিয়ে থয় যে চব বেলেগ বেলেগ ধৰ্মত কি আশা আছে কি বিশ্বাস আছে মানুহে প্ৰায় কি বিশ্বাস কৰে যে মই এনেকৈ উদ্ধাৰ পাম পাপৰ পৰা মই যেতিয়া প্ৰশ্ন সুধো কৰোঁ মানুহক সিহঁতে কয় যে যদি আমি পাপ কৰোঁ পুণ্য কৰিব লাগিব আৰু ক্ষমা হৈ যাব মানুহে প্ৰায় এই কথাটো বিশ্বাস কৰে আৰু চব ধৰ্মত প্ৰায় চব ধৰ্মত এইটো প্ৰকাশ হৈ গৈছে যে যদি আপুনি যদি তুমি বেয়া কাম কৰা ভাল কাম কৰিবলৈ চেষ্টা কৰা আৰু ঈশ্বৰে ভাল পাব ঈশ্বৰে তোমাক ক্ষমা কৰিব আৰু মই যেতিয়া ৰাস্তাত মানুহৰ লগত কথা পাতোঁ যীশুখ্ৰীষ্টৰ বিষয় লৈ মই এটা উদাহৰণ দিব ভাল পাওঁ এটা কোর্ট রুম যেতিয়া এজন বিচারক বিচারকর্তা থাকিব আর এজন অপরাধী থাকিব। এজন মানুহে অপরাধ করেছে আর এজন বিচারক বিচারকর্তায় তেওঁক বিচার করে আছে। এইটো ধরক, এইটো কল্পনা করক যে এইটো হয়ে আছে। যদি এই দোষী অপরাধীজনে কয় বিচারকক যে এইটো সঁচা, মই বেলেগক মারি পেলাইছো যোৱাকালি বা যোৱা সপ্তাহ, কিন্তু মই তার আগত খুব বহুত বেশি ভাল কাম করিলো, মই ভিকারীক প্রায় দান করো, মই চার্চলৈ বা মন্দিরলৈ প্রায় যাও, মই মোর মা দেউতাক বহুত সহায় করো, সো হেতু ঠিক আছে, মোক ক্ষমা করা। বিচারকে ক্ষমা করিব নেকি? নাই, নকরে, কোনোমতে নকরে। কিন্তু মানুহে বিশ্বাস করে যে ঈশ্বরে করিব। কিয়? মই নাজানো, আসলতে এটা সঁচা নহয়। ঈশ্বর আমার বিচারকর্তা, মানুহৰ বিচারকর্তা। ঈশ্বরে ন্যায়ভাবে বিচার করিব। যেতিয়া মানুহে ঈশ্বরক ঈশ্বরক মানে বিশ্বাস করে যে যদি মই বেয়া কাম করিলো, পাপ করিলো, পুণ্য করিব লাগিব আর সব ঠিক হয়ে যাব, এইটো এটা ঘুষর নিচিনা। যেতিয়া এজন অপরাধী দোষী নিশ্চয় ঢুকি আর বিচারকে জানে, কিন্তু অপরাধী চেষ্টা করে ঘুষ দিবলৈ, এইটো পাপ। কিন্তু মানুহে প্রায় এইটো করে, হিহতৰ যদি হিহতে পাপ করিলে কিন্তু হিহতৰ ভাল কাম ঈশ্বরক দিবলৈ চেষ্টা করে ঘুষ হিসাবে, আর এইটো পাপ হব। এইটো কেতিয়াও নচলে ঈশ্বরের চকুত। আর মানুহে বিশ্বাস করে, মই কৈ আছো যে মানুহে কি কি বিশ্বাস করে যে কেনেকে মই পাপৰ পৰা মুক্তি পাব বা উদ্ধার পাব পাৰো, কেনেকে ক্ষমা পাম, মাফ পাম। আন এটা বিশ্বাস হৈছে যে মই দূষিত হৈ আছো, মই যদি মই পাপ গম পাও আর মই বহুত সরি বলে কও ঈশ্বরক, তেও ক্ষমা করিব। আর এইটো একদম মিছা। যদি এজন হত্যাকারী বিচারকর সন্মুখত থিয় হয় আর দোষী হয়, কয় যে ঠিক আছে, মই দোষী, মই গম পাইছো যে এইটো বেয়া, এইটো পাপ, কিন্তু মই বহুত সরি হয়ে আছো, দোষিত, মোক ক্ষমা করক, বিচারকে ক্ষমা করিব নেকি? নাই, নকরে। কিন্তু বেশিরভাগ মানুষে বিশ্বাস করে, যদি মই ঈশ্বরক সরি বল, বেশিরভাগ নয়, বহুত মানুষে কয় আর বিশ্বাস করে, যদি মই সরি হ, ঈশ্বরে ক্ষমা করিব। বা অন্তিম বিভিন্ন ধরনের আশা আছে যে মানুষে আশা করে, বিশ্বাস করে, কিন্তু অন্তিমটো আজি হব ঈশ্বরের প্রেম। মানুষে বহুত মানুষে বিশ্বাস করে যে ঈশ্বরের অন্তরত ইমান প্রেম থাকার কারণে, আনকি যদি মই বহুত বেয়া মানুষ, বহুত পাপ করিলো, বহুত অপরাধ করিলো, ঈশ্বরে মোক বিনিমূল্য ক্ষমা করে দিব, কারণ ইমান প্রেম আছে, ঈশ্বরে মোক ইমান মানুষক ইমান ভাল পায় যে এনে ক্ষমা করে দিব। কিন্তু এইটো সঁচা নহয়। যদি এজন হত্যাকারী কোর্টরুমত থিয় হয়ে আছে বিচারকর সন্মুখত, আর সেই হত্যাকারী বেলেগ মানুষের পরিয়ালক বা অল্প মাহর আগত মারি পেলাইছিল, আর বিচারকে কয় যে অপরাধীক যে তুমি দোষী, এইটো কাম করিলা, কিন্তু মোর ইমান প্রেম আছে, মই এজন ইমান ভাল বিচারক যে মই ক্ষমা করে দিছো, মুকলে হয়েছা, এইটো ভাল নেকি? এইটো ভাল নে বেয়া? যদি এজন অপরাধী দোষী, কি হব লাগিব? শাস্তি পাব লাগিব। যদি বিচারক ভাল, শাস্তি দিব লাগিব প্রত্যেক অপরাধের কারণে, বুঝি পাইছে? তো ঈশ্বরে এনে ক্ষমা দিব নোৱাৰে। কিন্তু সব ধর্মত, খ্রিস্টান ধর্মর বাহিরে এইটো শিক্ষা আছে যে ঈশ্বরে, যদি ঈশ্বরে হব পারে এনে ক্ষমা করে দিব, বা ঈশ্বরে আমার পুণ্যর কারণে ক্ষমা করে দিব। আর এই দুটা দুইও মিশা, মিছা আশা এইটো নহব, এইটো কেনেকে হব? মানুহে প্ৰায় বিশ্বাস কৰে যে আমাৰ পৃথিৱীত থকা বিচাৰকবোৰ ঈশ্বৰতকৈ ভাল আৰু ন্যায়, কিন্তু এইটো সঁচা নহয়। ঈশ্বৰ ন্যায়ভাৱে পাপ বিচাৰ কৰিব। তো আমাৰ উপায়টো কি? এইটো মিছা, এইবোৰ সব মিছা উপায় উদ্ধাৰ পাবলৈ, ক্ষমা পাবলৈ। কিন্তু আমাৰ উপায়টো কি? যীশুখ্ৰীষ্ট হয়, যেনেকে মই কৈছো, প্ৰত্যেক পাপৰ কাৰণে শাস্তি আহিব লাগিব। তো দুটা চইচ আছে, আপুনি পাব পাৰিব, আপুনি সেই শাস্তি পাব প্ৰত্যেক পাপৰ কাৰণে, বা যীশুখ্ৰীষ্টই ক্ৰুচত 2000 বছৰ আগতে শাস্তি পাইছিল। ঈশ্বৰে শাস্তি দিব লাগিব। সব বেলেগ ধৰ্মত এইটো শিক্ষা আছে যে পাপ কৰিলে মই পুণ্য কৰিম আৰু ঈশ্বৰে মোৰ পাপ পাহৰি যাব আৰু পেলাই দিব, শাস্তি নিদিব। ঈশ্বৰে এইটো কৰিব নালাগে। ঈশ্বৰে প্ৰত্যেক পাপৰ কাৰণে এটা শাস্তি দিব, আৰু অকল যীশুখ্ৰীষ্টত ঈশ্বৰে ঠিক কাম কৰিব পাৰে, ন্যায় কাম কৰিব পাৰে। কাৰণ ঈশ্বৰে কি হ'ল, যেতিয়া যীশু ক্ৰুচত আছিল, কি হ'ল, মোৰ সব পাপ যীশুখ্ৰীষ্টই, যীশুখ্ৰীষ্টৰ ওপৰত ঈশ্বৰে থৈ দিলে, আৰু পাপৰ শাস্তি ঈশ্বৰে যীশুখ্ৰীষ্টক দিছিল। আৰু তেনেকে যীশু ঈশ্বৰে পাপৰ শাস্তি দিব পাৰে, ন্যায়ভাৱে পাপৰ শাস্তি দিব, আৰু মানে একে সময়ত পাপী মানুহক উদ্ধাৰ কৰিব পাৰে, ক্ষমা কৰিব পাৰে। অকল যীশুখ্ৰীষ্টত এই ক্ষমা আছে, এই উপায় আছে। তো মই এতিয়ালৈকে যি যি কৈছো, মূল কথাটো কি? মূল কথাটো হ'ল যে যদি আপুনি মোৰ কথা শুনা নাই এতিয়ালৈকে, আৰু এতিয়া মানে শুনিবলৈ আৰম্ভ কৰা, আপোনাৰ খং উঠিব পাৰে বা আপুনি বেয়া পাব। তো আপুনি শুনিব লাগিব, বুজিব লাগিব যে যীশুখ্ৰীষ্টই কিয় আমাৰ একমাত্ৰ উপায়। কিন্তু মই ক'ম যে সেইটো মানে যি মই কৈছোঁ, মানে যিজনে বেলেগ ধৰ্মত আছে, বিশ্বাস কৰি কৰি বেলেগ ধৰ্মত চলি আছে, বা যিকোনো মানুহ, যিকোনো দেৱতাক যীশুখ্ৰীষ্টৰ বাহিৰে যিজন মানুহে সেইবোৰক বিশ্বাস কৰি আছে, যদি সিহঁতে থাকে, মৃত্যুলৈকে থাকে, মৃত্যুৰ পিছত নৰকত যাব, উদ্ধাৰ পোৱা নাই। বা যদি এজন মানুহ খ্ৰীষ্টান হ'লেও নিজৰ ভাল কামত আশা কৰি আছে, বিশ্বাস কৰি আছে যে কাৰণ মই এজন সৎ মানুহ হোৱাৰ কাৰণে ঈশ্বৰে মোক গ্ৰহণ কৰিব, যদি এজন খ্ৰীষ্টান মানুহে এনেকৈ বিশ্বাস কৰি আছে, সেই মানুহজন উদ্ধাৰ পোৱা নাই, আৰু যদি মৰিব নিশ্চয় নৰকত যাব যদি সলনি নহয়। মই প্ৰায় এই প্ৰশ্ন কৰোঁ মানুহক যে যদি আপুনি আজি মৰে আৰু ঈশ্বৰৰ সন্মুখত থিয় হয় আৰু ঈশ্বৰে আপোনাক প্ৰশ্ন কৰে যে মই কিয় তোমাক স্বৰ্গত গ্ৰহণ কৰিব লাগে, আপুনি কি ক'ব? মই এইটো প্ৰায় প্ৰশ্ন কৰোঁ, আপুনি কি ক'ব, কিভাৱে আপুনি কি ক'ব ঈশ্বৰক যদি তেওঁ এই প্ৰশ্নটো আপোনাক কৰে? যদি শুদ্ধ উত্তৰটো হ'ল যীশুখ্ৰীষ্ট, আমাৰ একমাত্ৰ উত্তৰটো হ'ব লাগে যীশুখ্ৰীষ্ট, আন কোনো উপায় নাই। মই ক'ম যদি ঈশ্বৰে মোক এই প্ৰশ্নটো কৰে, মই ক'ম যে মোৰ কোনো হেৰি নাই, মোৰ কাৰণে নহয়, আপুনি মোক গ্ৰহণ কৰিব লাগে কাৰণ যীশুখ্ৰীষ্টই মোৰ স্থানত ক্ৰুচত নিজৰ প্ৰাণ দিলে মোৰ পাপৰ কাৰণে মৰিছিল, যদি আপুনি উত্তৰ দিয়ে যে মই এজন ভাল মানুহ বা মই সৎ কাম ভাল কাম কৰিলোঁ মোৰ জীৱনত, সেইটো বুজাইছে যে আপোনাৰ উদ্ধাৰ নাই এতিয়ালৈকে, উদ্ধাৰ পোৱা নাই এতিয়ালৈকে। আচ্ছা, তো যিজনে, মূল কথাটো হ'ল যিজনে ঈশ্বৰক, যিজনে যীশুখ্ৰীষ্টক এতিয়ালৈকে সম্পূৰ্ণৰূপে বিশ্বাস কৰা নাই আৰু বেলেগ বেলেগ আশা পেলাই দিয়া নাই, এৰি দিয়া নাই, সেইজন মানুহে এতিয়ালৈকে উদ্ধাৰো পোৱা নাই। মূল কথাটো হ'ল আমাৰ একমাত্ৰ উপায় ঈশ্বৰলৈ হৈছে যীশুখ্ৰীষ্ট। অকল যীশুখ্ৰীষ্টই মানুহক পাপৰ পৰা উদ্ধাৰ কৰিব পাৰে। নিজৰ মৃত্যুৰে ক্ৰুচত যীশুৱে মৃত্যুবৰণ কৰিলে মানুহৰ পাপৰ কাৰণে, আৰু সেই মানে তেনেকে আমি উদ্ধাৰ পাব পাৰোঁ। আচ্ছা, অন্তিমত মই অলপ উপদেশ দিম, মোৰ কথাটো শেষ, কিন্তু অলপ উপদেশ আছে, এটা উদাহৰণ আছে। পুৰণি মানে আগৰ কালত, মানে শ বছৰৰ আগতে ডক্টৰবোৰে কি বিশ্বাস কৰিলে, কি কৰিলে? ডক্টৰবোৰে বিশ্বাস কৰিলে যে কিছুমান ৰোগৰ কাৰণে, বেমাৰৰ কাৰণে কি চিকিৎসা আছে, কি ট্ৰিটমেণ্ট আছে, এইটো কৰিব লাগিব, মানুহৰ ছাল কাটিব লাগিব যাতে তেজ ওলাব, আৰু তেজ ওলাওঁতে ৰোগো ওলাব। মানুহে এইটো বিশ্বাস কৰিলে, আৰু প্ৰায় ডক্টৰে প্ৰায় কৰি আছিলে সেই সময়ত। কিন্তু আজিকালি আমি জানো যে এইটো সঁচা নহয়, এইটো আচলতে ভাল কৰিব নোৱাৰে মানুহক, আচলতে এইটো দুৰ্বল কৰে, কাৰণ তেজ ওলাব আৰু মানুহজন দুৰ্বল হৈ যাব, এইটো সহায় নকৰে। তো যদি এজন ডক্টৰে এই কামটো কৰি আছে, মানুহক কাটি আছে, তেজ ওলাব দি আছে, আৰু গম পায় যে এইটো সহায় নকৰে, এই ডক্টৰে কি কৰিব লাগে? আপোনালোকে কি ভাবে কি কৰিব লাগে? তেওঁ মানে কৰি থাকিব লাগিব নেকি? নাই, বা আধা সময়ত কৰিব লাগিব আৰু আন আধাটো মানে 50% এইটো কৰিব লাগিব, বা 5% বা 10% এইটো কাম কৰিব লাগিব, বা বাকীখিনি সময় বেলেগ কাম কৰিব লাগিব, কি কৰিব লাগিব? এইটো কাম কৰি থাকিব লাগিব নেকি? নহয়, ডক্টৰে এই কামটো পেলাই দিব লাগিব। যদি বুজে যে এইটো কাম নকৰে, এইটো সহায় নকৰে, পেলাই দিব লাগিব, ৰখিব লাগিব, এৰি দিব লাগিব। আৰু আপুনিও যদি বেলেগ বস্তুত, বেলেগ মানুহক, বেলেগ ভাববাদী বা নবীত বা বেলেগ দেৱতাক বিশ্বাস কৰি আছে, এতিয়া আপুনি কি কৰিব লাগিব? আজি আমি শিকিছোঁ যে আন কোনো উপায় নাই, যে সব ধৰ্মত কোনো আচল উদ্ধাৰ নাই পাপৰ পৰা। কি আশা আছে? বেলেগ ধৰ্মত আশা নাই, আচল আশা নাই। কি কৰিব লাগিব? যদি আপুনি আনকি 1% বেলেগ দেৱতাক বা বেলেগ মানুহক মানে বিশ্বাস কৰি আছে উদ্ধাৰ পাবলৈ পাপৰ পৰা, বা নিজকে বা বেলেগ প্ৰফেট বা বেলেগ মানুহক, বেলেগ দেৱতাক বিশ্বাস কৰি আছে, এইটো এৰি দিব লাগিব। এইটো আপোনাক উদ্ধাৰ কৰিব নোৱাৰে, অকল যীশুৱে পাৰে। তো এইটো কৰিব লাগিব। যদি আপুনি এজন জাহাজত আছে আৰু জাহাজত বহুত বেছি ফুটা আছে আৰু জাহাজটো ডুবি গৈ আছে, কি কৰিব লাগিব? মানুহে এইটো প্ৰায় কৰে, জাহাজত থাকে আৰু এই জাহাজত খুব মানে আৰামী চকী আছে, ভাল ভাল চেয়াৰ আছে, য'ত সিহঁতে বহিব খুব ভাল পায়, আৰু দেখে যে মোৰ জাহাজখন ডুবি গৈ আছে, কিন্তু এই চকী এই চেয়াৰটো খুব ভাল, মই ইয়াতে বহি খুব ভাল পাওঁ, মই যাব নোৱাৰো ইয়াৰ পৰা। মানুহে প্ৰায় এইটো কৰে ধৰ্মৰ ক্ষেত্ৰত, কি কৰে বুজে যে অঁ মোৰ ধৰ্মত কোনো আশা নাই, উদ্ধাৰ নাই, মোৰ পুণ্যত আশা নাই, উদ্ধাৰ নাই, অকল বেলেগ অকল যীশুৱে মোক উদ্ধাৰ কৰিব পাৰে এইটো বুজে, কিন্তু নিজৰ ধৰ্ম এৰি দিব নোৱাৰে। কাৰণ মই ইয়াতে থাকি মই সৰুকালৰ পৰাই এই ধৰ্মত আছোঁ আৰু মই এৰি দিব নোৱাৰোঁ, মোৰ পৰিয়ালে কি ভাবিব, মোৰ বন্ধুৱে কি ভাবিব, কিন্তু কি কৰিব লাগিব, এৰি দিব লাগিব। বা খ্ৰীষ্টান হলে আমি কি কৰিব লাগিব, আমি মানুহক এইটো কথা ক'ব লাগিব, এইটো অলপ টান, মানুহে বেয়া পাব, এই কথাটো শুনি মানুহে প্ৰায় বেয়া পায় যে এইটো কৰিব এইটো ক'ব নালাগে, চব ঈশ্বৰ একে, ঈশ্বৰ এক আৰু ধৰ্ম বেলেগ, মানুহে এনেকুৱা কথা প্ৰায় কয়, কিন্তু এইটো মিছা। আৰু আমি স্পষ্ট কয় মানুহক এই কথাটো প্ৰকাশ কৰিব লাগিব, ক'ব লাগিব, মানুহে বেয়া পাব, কিন্তু যদি আমি এইটো কথা গোপন কৰি ৰাখোঁ, লুকাই ৰাখোঁ, মানুহে উদ্ধাৰ নাপায়, মানুহে নুবুজিব ঈশ্বৰৰ কথা, ঈশ্বৰৰ শুভবাৰ্তা, এইটো মানুহক সহায় নকৰে যদি আমি এই কথা কৈ গোপন কৈ ৰাখোঁ। আৰু অন্তিম কথাটো হ'ল, এটা পদ মই পঢ়িম তাৰপিছত প্ৰায় শেষ, ৰোমিয়া 10:10 আৰু 14 পদ, লিখা আছে, পাছে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব। আচ্ছা মই প্ৰথমে 13 পদ পঢ়িম, কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। পাছে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনাত, এইটো বুজাইছে যীশুখ্ৰীষ্টত, সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব, আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁনো কেনেকৈ বিশ্বাস কৰিব। তো এইটো মানে যদি আপুনি এজন খ্ৰীষ্টান কি কৰিব লাগিব, যদি আপুনি বুজে যে বেলেগ বেলেগ ধৰ্মত আশা নাই, উদ্ধাৰ নাই, চব মানুহত চব মানুহ এই বাইলনত বাইলেনত থকা চব মানুহ বা গুৱাহাটীত থকা চব মানুহ যিবোৰ যীশুখ্ৰীষ্টক এতিয়ালৈকে সম্পূৰ্ণৰূপে অন্তৰৰ পৰা বিশ্বাস কৰা নাই আৰু নতুন জন্ম পোৱা নাই, সিহঁতে খুব বিপদত আছে, আপোনাৰ পৰিয়ালো বিপদত থাকিব পাৰে, আপোনাৰ বন্ধুও বিপদত থাকিব পাৰে যদি যীশুখ্ৰীষ্টত নাই বিশ্বাস কৰা নাই। আৰু কি কৰিব লাগিব, যদি আমি জানো যে আমাৰ একমাত্ৰ উপায় হৈছে যীশু, আমি মানুহক ক'ব লাগিব, এই পদটো এই বুজাইছে যে আমি মানুহক এই কথাটো ক'ব লাগিব, যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ক'ব লাগিব। কাৰণ এদিন ঈশ্বৰ খুব ধৈৰ্যশীল, কিন্তু এদিন ঈশ্বৰৰ ধৈৰ্য তেওঁ নিদিয়ে, তেওঁ ধৈৰ্য ধৰিব মানে আৰু ৰাখিব, তেওঁ ধৈৰ্য ৰাখিব আৰু তেওঁৰ খং আহিব। তো আমি মানুহক যীশুখ্ৰীষ্টৰ কথা ক'ব লাগিব, আন কোনো উপায় নাই ঈশ্বৰলৈ। তো মই এতিয়া শেষ হৈ আছোঁ, মই প্ৰাৰ্থনা কৰোঁ।